গণনা পুস্তক তিনি অধ্যায়। লেবিয়াসকলক গণনা কৰা। তম্বুৰ সকলো বস্তু তেওঁলোকক গতাই দিয়া আৰু প্ৰথমে জন্ম পোৱা সকলক মুকলি কৰা। যিকালত জিহুৱাই চিনয় পৰ্বতত মুচিক কথা কৈছিল, সেই সময়ত হাৰুণ আৰু মুচিৰ বংশৰ জীৱনী এইয়েই। হাৰুণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবিহু, ইলিয়াজৰ আৰু ইথামৰ। পুৰোহিতৰ কৰ্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্তি কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰুণৰ পুত্ৰসকলৰ নাম এইয়েই। কিন্তু নাদব আৰু অবিহুৱে চিনয় পৰ্বতৰ মৰুই প্ৰান্তত জিহুৱাৰ আগলৈ অগ্ৰহণীয় সাধাৰণ জুই নিওঁতে জিহুৱাৰ আগতে প্ৰাণত্যাগ কৰিলে। নাদব আৰু অবিহুৰ কোনো সন্তান নাছিল, এই হেতুকে ইলিয়াজৰ আৰু ইথামৰে নিজ পিতৃ হাৰুণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে। জিহুৱাই মুচিক কথা কৈছিল, তেওঁ কৈছিল, হাৰুণ পুৰোহিতৰ পৰিচৰ্যাত সহায় কৰিবলৈ তুমি লেবীৰ ফৈদক তেওঁৰ সন্মুখলৈ আনা। আবাসৰ পৰিচৰ্যা কৰি সাক্ষাৎ কৰা তম্বুৰ আগত হাৰুণৰ আৰু গোটেই ইজৰাইলৰ হৈ যি যি কৰিবলগীয়া আছে সেয়া তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব। আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল'বলগীয়া আৰু ইজৰাইলৰ সন্তানসকলৰ যি যি কৰিবলগীয়া তাত তেওঁলোকে সহায় কৰিব লাগিব। আৰু তুমি লেবিয়াসকলক হাৰুণ আৰু তেওঁৰ পুত্ৰসকলক দিবা, ইজৰাইলৰ সন্তানসকলৰ পৰিচৰ্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ'ল। তুমি হাৰুণক আৰু তেওঁ পুত্ৰসকলক পুৰোহিতৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁ প্ৰাণদণ্ড হ'ব। যিহুৱাই মুচিক কথা কৈছিল, তেওঁ কৈছিল, চোৱা, মই ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা লেবিয়াসকলক ল'লো। ইজৰাইলৰ সন্তানসকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱাসকলৰ সলনি ল'বলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবিয়াসকল মোৰেই হ'ব, কিয়নো সকলো প্ৰথমে জন্ম পোৱাসকল মোৰেই। যিদিনা মিছৰ দেশত সকলো প্ৰথমে জন্ম পোৱাসকলক ধ্বংস কৰিছিলোঁ, সেইদিনাই মানুহৰ পৰা জীৱ জন্তুলৈকে ইজৰাইলৰ আটাই প্ৰথমে জন্ম পোৱাসকলক মোৰ অৰ্থে প্ৰবৃত্ত কৰিলোঁ। এতেকে সেই সকলো মোৰে হ'ব, মই জিহুৱা। চিনয় মৰুপ্ৰান্তত জিহুৱাই মুচিক কৈছিল, তেওঁ কৈছিল, তুমি নিজ নিজ পিতৃবংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তানসকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা। তাতে মুচিয়ে যেনেকৈ জিহুৱাৰ পৰা আজ্ঞা পালে তেনেকৈ জিহুৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে। লেবীৰ পুত্ৰসকলৰ নাম আছিল গেচুন, কহাত আৰু মৰাৰী, আৰু নিজ নিজ বংশ অনুসাৰে গেচুনৰ পুতেকসকলৰ নাম লিবনী আৰু চিমি আছিল, আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেকসকলৰ নাম অম্ৰম, জিচহৰ, হিব্ৰুন আৰু উজিয়েল, আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰী পুতেকসকলৰ নাম মহলি আৰু মুচি। নিজ নিজ পিতৃবংশ অনুসাৰে এই সকলোৱে লেবিয়াসকলৰ বংশ। গেচুনৰ পৰা লিবনীয়াসকলৰ বংশ আৰু চিমিয়াসকলৰ বংশ উৎপন্ন হ'ল। এওঁলোকে হ'ল গেচুনীয়াসকলৰ বংশ। এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ'ল। এওঁলোকৰ গণিত লোক 7,500 জন আছিল। গেচুনীয়াসকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব। লাইলৰ পুত্ৰ ইলিয়াছফ গেচুনীয়াসকলৰ পিতৃবংশৰ অধ্যক্ষ হ'ব। গেচুনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দাৰ যত্ন ল'ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্ৰৱেশ দুৱাৰৰ পৰ্দাবোৰ যত্ন ল'ব। আবাসৰ আৰু যজ্ঞবেদী চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল'ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ, এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব। কহাতৰ পৰা অমৃময়াসকলৰ বংশ, যিচহৰীয়াসকলৰ বংশ, হিব্ৰুনিয়াসকলৰ বংশ আৰু উজিয়েলিয়াসকলৰ বংশৰ জন্ম হ'ল এই সকলো কহাতীয়াসকলৰ গোষ্ঠী। এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা 8,600। পবিত্ৰ স্থানৰ যি যি কৰিবলগীয়া তাক এওঁলোকেই কৰিব। কহাতৰ সন্তানসকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু পৰি থাকিব। আৰু উজিয়েলৰ পুত্ৰ ইলিছাফন কহাতীয়া গোষ্ঠীসকলৰ পিতৃবংশৰ অধ্যক্ষ হ'ব। আৰু চন্দুক, মেজ, দীপাধাৰ, বেদীবোৰ, পবিত্ৰ স্থানৰ পৰিচৰ্যা কৰা আটাই বস্তুবোৰ যত্ন ল'ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য তেওঁলোকে কৰিব। আৰু হাৰুণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবিয়াসকলৰ অধ্যক্ষৰো অধ্যক্ষ হ'ব। যিসকলৰ জিম্মাত পবিত্ৰ স্থান থাকিব তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ'ব। মৰাৰীৰ পৰা মহলীয়াসকলৰ বংশ আৰু মুচিয়াসকলৰ বংশ উৎপন্ন হ'ল। এওঁলোকে মৰাৰীয়াসকলৰ গোষ্ঠী। এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা 6,200। অবিহৰিয়েলৰ পুত্ৰ চুৰিয়েল মৰাৰীৰ গোষ্ঠীসকলৰ পিতৃবংশৰ অধ্যক্ষ হ'ব। তেওঁলোকে আবাসৰ উত্তৰ ফালে কাষত তম্বু তৰি থাকিব। আবাসৰ তক্তা, তাৰ দাং, তাৰ খুঁটা, তাৰ চুঙি আৰু তাৰ সকলো বস্তু মৰাৰীয়া সন্তানসকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব। ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুঁটাবোৰ আৰু সেইবোৰৰ চুঙি, খুঁটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব। মুচি, হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে পূবফালে আবাসৰ আগত, সূৰ্য উদয় হোৱাৰ ফালে সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইজৰাইলৰ সন্তানসকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিবলগীয়া তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যিকোনো লোক তাৰ ওচৰত চাপিলে তেওঁৰ প্ৰাণদণ্ড হ'ব। মুচি আৰু হাৰুণে যিহুৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবিয়াসকলক গণনা কৰিলে, লেবিয়াসকলৰ সেই গণিত লোক এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্বমুঠ 22,000। পাছে যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলৰ মাজৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা। আৰু মোৰ অৰ্থে তুমি ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবিয়াসকলক গ্ৰহণ কৰা। ময়েই যিহুৱা আৰু ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবিয়াসকলৰ পশুবোৰ গ্ৰহণ কৰা। মুচিয়ে যিহুৱাৰ আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে। তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা 22,273 হ'ল। পাছত যিহুৱাই মুচিক কথা ক'লে, তেওঁ ক'লে, তুমি ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবিয়াসকলক লোৱা আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবিয়াসকলৰ পশুবোৰ লোৱা। লেবিয়াসকল মোৰেই হ'ব, ময়েই যিহুৱা। তেওঁলোকক মুকলি কৰিবৰ বাবে ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবিয়াসকলৰ সংখ্যাতকৈ বহা যি 273 লোক আছে, তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি 5 চেকলকৈ ল'বা, 20 গেৰাই 1 চেকল হয়, আৰু সেই সংখ্যাতকৈ বৃদ্ধি লোকসকলক যি ধনেৰে মুকলি কৰা হ'ব সেই ধন হাৰুণক আৰু তেওঁৰ পুত্ৰসকলক দিবা। তেতিয়া লেবিয়াসকলৰ যোগেদি মুকলি কৰা লোকসকলৰ বাহিৰে যি লোক বাহী আছিল তেওঁলোকক মুকলি কৰা ধন মুচিয়ে সংগ্ৰহ কৰিলে। তেওঁ ইজৰাইলৰ সন্তানসকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন 1,365 চেকল সংগ্ৰহ কৰিলে। পাছে জিহুৱাৰ বাক্য অনুসাৰে মুচিয়ে সকলো কৰিলে। জিহুৱাই যিদৰে মুচিক আজ্ঞা দিছিল মুচিয়ে সেই মুকলি কৰা ধন হাৰুণ আৰু তেওঁ পুত্ৰসকলক দিলে।